বাতৰি পঢ়িছো দিশা শৰ্মাই।
এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল,
সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। সদনত সদস্যসকলে ভাষণ দিওঁতে সদনৰ পবিত্ৰতা বৰ্তাই ৰখা উচিত বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰে। আজি চিকিৎসক দিৱস আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনায় আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। লোকসভাত বিজেপি সাংসদ অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰি বিগত 10 বছৰত জনসাধাৰণৰ কল্যাণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কয় যে 25 কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা উত্থান কৰা হৈছে আৰু চৰকাৰে 80 কোটি লোকক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া খাদ্যশস্যৰ যোগান ধৰিছে। পূৰ্বৰ ইউ পি এ চৰকাৰৰ বিষয়ে উল্লেখ কৰি শ্ৰীঠাকুৰে কয় যে তেওঁলোক ক্ষমতাত থকাৰ সময়ৰ অৰ্থনীতিৰ তুলনাত দেশখন এতিয়া 5ম বৃহত্তম অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে আৰু অতি সোনকালে 3য় বৃহত্তম অৰ্থনীতিলৈ পৰিণত হ'ব। ইয়াৰ উপৰি তেওঁ ইউ পি এ চৰকাৰৰ কেলেংকাৰী, পুঁজিবাদ আদিৰ বিৰুদ্ধেও অভিযোগ তোলে। ইয়াৰ পূৰ্বে সদনৰ আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নীট পৰীক্ষা, অগ্নিবীৰ আঁচনি, অশান্ত মণিপুৰ, বিমুদ্ৰাকৰণ, মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি, কৃষকৰ সমস্যা আদিৰ লগতে অন্যান্য অনিয়মৰ অভিযোগ উত্থাপন কৰে। তেওঁ অভিযোগ তুলি কয় যে নীট পৰীক্ষা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে নহয়, অৰ্থনৈতিকভাৱে সবল শ্ৰেণীৰ লোকসকলৰ অনুকূলেহে গঢ়ি তোলা হৈছে। তেওঁ কয় যে নীট পৰীক্ষাৰ অনিয়মৰ বিষয়টোৰ ওপৰত বিৰোধী পক্ষই সদনত সম্পূৰ্ণ এটা দিন আলোচনা হোৱাটো বিচাৰে। ভাষণৰ সময়ত ৰাহুল গান্ধীয়ে হিন্দু সম্প্ৰদায়ক লৈ এটা মন্তব্য কৰে যাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আপত্তি কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ হিন্দু সম্প্ৰদায়ক হিংসাত্মক আখ্যা দিয়াটো এটা অতি গুৰুতৰ অভিযোগ। গৃহমন্ত্ৰীগৰাকীয়ে সেই আপত্তিজনক মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ পৰা ক্ষমা বিচাৰি সদনত দাবী উত্থাপন কৰে। এই সন্দৰ্ভত অধ্যক্ষ ওম বিৰলাই কয় যে সদস্যসকলে ভাষণ দিওঁতে সদনৰ পবিত্ৰতা বজাই ৰখা উচিত। অগ্নিবীৰ আঁচনিৰ ওপৰত ভাষণ দি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰে যে অগ্নিবীৰে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱালে শ্বহীদৰ মৰ্যাদা নাপায়। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ৰাহুল গান্ধীয়ে সদনক বিপথে পৰিচালিত কৰিছে আৰু দাবী কৰে যে কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অগ্নিবীৰৰ পৰিয়ালক চৰকাৰে 1 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীৰ মন্তব্যক আপত্তি কৰি কয় যে সদনৰ সন্মুখত প্ৰামাণিক তথ্যহে উত্থাপন কৰিব লাগে আৰু লগতে তেওঁ ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ দাবী জনায়। বিৰোধী দলপতিগৰাকীয়ে ন্যূনতম সমৰ্থন মূল্যৰ বিষয়টো সদনত উত্থাপন কৰে আৰু কয় যে কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰা নাই। ইয়াৰ বিৰুদ্ধে আপত্তি জনাই কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে চৰকাৰে 50% উৎপাদন ব্যয় খাদ্যশস্যৰ ওপৰত এম এছ পি প্ৰদান কৰিছে। কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰী তথা জে ডি ইউ নেতা ৰাজীৱ ৰঞ্জন সিঙে বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কয় যে লোকসভাত তেওঁৰ আজি ভাষণ নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ সৈতে মিল আছে। কংগ্ৰেছে তেওঁলোকৰ কাৰ্যকালত সংবিধানক ভেঙুচালি কৰা বুলিও সমালোচনা কৰে। তেওঁ আৰু কয় যে জনসাধাৰণে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি নৰেন্দ্ৰ মোদী নেতৃতাধীন চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিছে। ইয়াৰ পূৰ্বে বিজেপি সাংসদ বানছুৰী স্বৰাজে কয় যে কৃষকৰ কল্যাণ আৰু মহিলা সবলীকৰণক চৰকাৰে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে পি এম কিষাণ আঁচনিৰ অধীনত এতিয়ালৈকে কৃষকসকলক 3 লাখ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে আৰু খাদ্যশস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰি কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁ আৰু কয় যে খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে 81 কোটি দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে নীট বিষয়ক লৈ বিৰোধী পক্ষই সদন ত্যাগ কৰে। ৰাজ্যসভাত আজি পুৱা অধ্যক্ষ জগদীপ ধনখড়ে বিৰোধী সদস্যসকলে উত্থাপন কৰা স্থগিতকৰণৰ জাননীৰ অনুমতি নাকচ কৰে। পাছত সংসদে সদনৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দূৰদৰ্শিতা আৰু ভৱিষ্যত লক্ষ্যৰ অভাৱ দেখা গৈছে। তেওঁ অভিযোগ উত্থাপন কৰি কয় যে দৰিদ্ৰ পিছপৰা শ্ৰেণী আৰু সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে একো হোৱা নাই। শ্ৰীখাৰ্গেই পৰীক্ষাৰ প্ৰচাৰকত ফাদিল হোৱা ৰেল দুৰ্ঘটনা, জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণ আদি বিষয়ো সদনত উত্থাপন কৰে। তেওঁ সংসদ ভৱন চৌহদত মহাত্মা গান্ধী, ডঃ বি আৰ আম্বেদকাৰ আৰু ছত্ৰপতি শিৱাজীৰ প্ৰতিমূৰ্তি এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন কৰে। অধ্যক্ষই শ্ৰীখাৰ্গেৰ মন্তব্যক নাকচ কৰি কয় যে সমালোচনাৰ স্বাৰ্থত সমালোচনা কৰাটো সঠিক নহয়। শ্ৰীখাৰ্গেই তেওঁৰ ভাষণত ৰেল বিভাগত খালী হৈ থকা 3 লাখৰো অধিক খালী পথ শীঘ্ৰেই পূৰণ কৰিব লাগে বুলিও উল্লেখ কৰে। প্ৰত্যুত্তৰত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে যোৱা 10 বছৰত 5 লাখৰো অধিক লোকে ৰেল বিভাগত চাকৰি পাইছে আৰু যিটো পূৰ্বৰ UPA চৰকাৰৰ তুলনাত বহু বেছি বুলি উল্লেখ কৰে। আলোচনাত অংশগ্ৰহণ কৰি TMCৰ সাংসদ জৱাহৰ চিৰকাৰে অভিযোগ তোলে যে কেন্দ্ৰীয় আঁচনিৰ বাবে ব্যৱহাৰ কৰিবলৈ পশ্চিমবংগৰ 1,23,000 কোটি টকা বন্ধ কৰি দিছে। YSR কংগ্ৰেছৰ সদস্য মেদা ৰঘুনাথা ৰেড্ডীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত দেশৰ আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা বৃদ্ধি পাইছে। আপৰ নেতা সঞ্জয় সিঙে অভিযোগ উত্থাপন কৰি কয় যে বিৰোধী নেতাসকলক প্ৰমাণ অবিহনে জেললৈ প্ৰেৰণ কৰা হৈছে। নীট পৰীক্ষাৰ অনিয়মৰ সন্দৰ্ভত তেওঁ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক বিলুপ্তিকৰণৰ দাবী জনায় আৰু সংস্থাটোৰ সকলো বিষয়ৰ বিৰুদ্ধে তদন্ত কৰিব লাগে বুলিও কয়। লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি DMKৰ সাংসদ তিৰুচি শিৱাই কয় যে জনসাধাৰণে বিজেপিক এটা বাৰ্তা দিছে। তেওঁ দাবী কৰে যে জনসাধাৰণৰ বিজেপিৰ ওপৰত আস্থা হেৰাইছে। CPIৰ নেতা বিনয় বিশ্বমেও নীট পৰীক্ষাৰ অনিয়মৰ বিষয়টো উত্থাপন কৰে। ইয়াৰ পূৰ্বে দুয়োখন সদনতে বাৰ্বাডোছত অনুষ্ঠিত হোৱা T20 বিশ্বকাপত জয়ী হোৱাৰ বাবে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভিনন্দন জনায়। আজি চিকিৎসক দিৱস আৰু ষ্টাৰ্টআপ একাউণ্টেণ্ট দিৱস। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু ষ্টাৰ্টআপ একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। শ্ৰীমোদীয়ে কয় যে এই দিৱসত দেশৰ স্বাস্থ্যসেৱাৰ নায়কসকলৰ একাগ্ৰতা আৰু সহানুভূতিক সন্মান জনোৱা হয়। লগতে চিকিৎসকসকলে সকলো প্ৰত্যাহ্বান আৰু জটিলতা দক্ষতাৰে সমাধান কৰিব পাৰে বুলিও উল্লেখ কৰে। ইফালে ষ্টাৰ্টআপ একাউণ্টেণ্টসকলক শুভেচ্ছা জনাই শ্ৰীমোদীয়ে কয় যে অৰ্থনৈতিক ক্ষেত্ৰখনৰ শ্ৰীবৃদ্ধিৰ বাবে ষ্টাৰ্টআপ একাউণ্টেণ্টসকলৰ ভূমিকা উল্লেখ কৰে। তুৰ্কীৰ ইজমিৰৰ পশ্চিম প্ৰান্তত প্ৰাকৃতিক গেছ বিস্ফোৰণৰ ফলত বৰ্তমানলৈ 5 জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও 60 জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত 10 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। যোৱাকালিৰ দিনটোত তৰ্ৱালি জিলাৰ এটা অট্টালিকাৰ তলৰ মহলত বিস্ফোৰণ সংঘটিত হৈছিল। এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে। প্ৰথম ইনিংছত ভাৰতে চমকপ্ৰদ বেটিঙেৰে 6টা উইকেটৰ বিনিময়ত 603 ৰাণ কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ প্ৰথম ইনিংছত ছেইফ আলী বাৰ্মাই প্ৰথমবাৰৰ বাবে 2 শতক আৰু স্মৃতি মানধাৰাই 1 শতক অৰ্জন কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটো প্ৰথম ইনিংছত 8টা উইকেট হেৰুৱাই 266 ৰাণহে সংগ্ৰহ কৰে আৰু ফ'ল' অন কৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰে। প্ৰথম ইনিংছত ভাৰতৰ বলাৰ স্নেহৰাণাই 8টা উইকেট দখল কৰে। দ্বিতীয় ইনিংছত আলহী দলটোৱে লৰা উলভাৰ্ড আৰু সুনীল ওচেৰ শতকৰ সহায়ত 8টা উইকেট হেৰুৱাই 373 ৰাণ সংগ্ৰহ কৰে আৰু 37 ৰাণৰ অগ্ৰগতি লাভ কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে অতি সহজে 37 ৰাণৰ লক্ষ্যত উপনীত হয় আৰু টেষ্ট মেচখনত 4 দিনতে সমাপ্ত হয়। ইয়াৰ পাছতে দল দুটিয়ে 5 জুলাইৰ পৰা চেন্নাইত হবলগীয়া T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত এদিনীয়া শৃংখলাত 3-0 ব্যৱধানত জয়লাভ কৰিছিল। সংসদৰ দুয়োখন সদনে আজি লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনাত মিলিত হয়। সদনত সদস্যসকলে ভাষণ দিওঁতে সদনৰ পবিত্ৰতা বৰ্তাই ৰখা উচিত বুলিও লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰে। আজি চিকিৎসক দিৱস আৰু ষ্টাৰ্টআপ একাউণ্টেণ্ট দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো চিকিৎসক আৰু ষ্টাৰ্টআপ একাউণ্টেণ্টসকলক সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰে।